এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। সমগ্ৰ দেশতে আগষ্টৰ পৰা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ বাবে নিৰ্বাচন আয়োগে ব্যৱস্থা গ্ৰহণ কৰিছে। উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত চলি থকা গোচৰৰ অহা 28 জুলাইত শুনানিৰ পাছতে নিৰ্বাচন আয়োগে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। বিহাৰৰ দৰেই দেশৰ আন আন ৰাজ্যসমূহতো নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ আৰম্ভ কৰিব বুলি পূৰ্বে ঘোষণা কৰিছিল যদিও এই প্ৰক্ৰিয়া কেতিয়া আৰম্ভ কৰিব সেয়া স্পষ্ট কৰা নাছিল। অহা আগষ্টৰ পৰা দেশজুৰি ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ আৰম্ভ কৰাৰ বাবে নিৰ্বাচন আয়োগে ৰাজ্যসমূহত আয়োগৰ বিষয়া কৰ্মচাৰীসকলক সক্ৰিয় কৰি তুলিছে। প্ৰসিদ্ধ কবি, ঔপন্যাসিক, শিশু সাহিত্যিক নৱকান্ত বৰুৱাৰ মৃত্যুতিথি উপলক্ষে আজি তেওঁৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰা হৈছে। অসমীয়া আধুনিক কবিতাক নতুন মাত্ৰা প্ৰদান কৰা কবিগৰাকীৰ কবিতাসমূহ জীৱনৰ ৰহস্য, প্ৰেমৰ অনুপম প্ৰকাশকে ধৰি বিভিন্ন বিষয়বস্তুৰে সমৃদ্ধ। মোৰ আৰু পৃথিৱীৰ কাব্যগ্ৰন্থৰ বাবে 1974 চনত অসম প্ৰকাশন পৰিষদ বঁটা আৰু 1975 চনত ককাদেউতাৰ হাৰ উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰা কবি সাহিত্যিকগৰাকী একোট ককাইদেউ নামেৰে শিশু সাহিত্যত পৰিচিত। 1976 চনত পদ্মভূষণ সন্মান লাভ কৰা বৰুৱাই 1993 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। 1990 চনত অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰা সাহিত্যিকগৰাকীৰ 2002 চনৰ 14 জুলাইত মৃত্যু হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাহিত্যিকগৰাকীৰ পুণ্যতিথি উপলক্ষে আজি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসমীয়া ভাষা সাহিত্যৰ উজ্জ্বল নক্ষত্ৰস্বৰূপ নৱকান্ত বৰুৱাৰ গীত, কবিতা তথা সাহিত্যৰ অন্যান্য ৰচনাসমূহে জনসাধাৰণৰ মনত বিশেষভাৱে সাঁচ বহুৱাইছিল বুলি মন্তব্য কৰে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত দুলীয়াজানত 10 দিনীয়াকৈ গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত হৈছে। দুলীয়াজান মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত কৰ্মশালাত নাটক, সত্ৰীয়া নৃত্য, লোক তথা পৰম্পৰাগত নৃত্য, কবিতা আবৃত্তি, তৰ্ক ইত্যাদি প্ৰশিক্ষণ দিয়া হৈছে। দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাই কৰ্মশালাত উপস্থিত হৈ শিক্ষাৰ্থী আৰু প্ৰশিক্ষকৰ সৈতে মত বিনিময় কৰে। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত গুৱাহাটী শিশু মহোৎসৱত ভালেসংখ্যক শিশুৰ লগতে অভিভাৱকৰ সমাগম হৈছে। মহোৎসৱস্থলীত আজিও শিশুসকলৰ বাবে কেইবাটাও আকৰ্ষণীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কালি কাৰ্যসূচীৰ অংশ হিচাপে সফুৰা বৃত্তি প্ৰদান কৰা হয়। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত সফুৰা বৃত্তি পৰীক্ষা আৰু সফুৰা টেলেণ্ট ডিস্কোভাৰী এনিমেশ্যনত কৃতিত্ব সহকাৰে বৃত্তি লাভ কৰা শিক্ষাৰ্থীসকলক বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানৰ ভাষণ প্ৰসংগত মন্ত্ৰী ডাঃ পেগুৱে কয় যে শিক্ষাৰ্থীসকলে প্ৰাথমিক পৰ্যায়ৰ পৰাই জ্ঞানৰ ভেটিটো শক্তিশালী ৰূপত গঢ়িব লাগে। এই ক্ষেত্ৰত অভিভাৱক আৰু শিক্ষক সমাজে দায়বদ্ধতাৰে কাম কৰা বাঞ্ছনীয় বুলি তেওঁ কয়। ছাত্ৰ ছাত্ৰীসকলৰ ব্যক্তিত্ব আৰু বৌদ্ধিক বিকাশৰ বাবে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ তেওঁ আহ্বান জনায়। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ সোণাপুৰত আজি পুৱা মানকাছৰ আৰক্ষীয়ে নৈশ বাছ এখনৰ পৰা বুজন পৰিমাণৰ মাদক দ্ৰব্যসহ এজন সৰবৰাহকাৰীক আটক কৰিছে। আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীজনৰ পৰা 50,000টা নিচাজাতীয় টেবলেট উদ্ধাৰ কৰে। জব্দ কৰা মাদক দ্ৰব্যখিনিৰ মূল্য 5 কোটি টকাৰো অধিক হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। ইপিনে জাগিৰোড ৰেল ষ্টেচনৰ সমীপৰ পৰা আজি বৃহৎ পৰিমাণৰ মাদক দ্ৰব্যৰ লগতে এগৰাকী মহিলাক আটক কৰা হয়। মণিপুৰৰ 25 বছৰীয়া মহিলাগৰাকীয়ে 9টা চাবোনৰ বাকচত হেৰইন ভৰাই আনিছিল। জব্দ কৰা হেৰইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য প্ৰায় 5 কোটি টকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। মণিপুৰৰ পৰা নৈশ বাছেৰে আহি জাগিৰোডত উপস্থিত হোৱা মহিলাগৰাকীৰ গতিবিধিত সন্দেহ উপজাত দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে তালাচী চলাই মাদক দ্ৰব্যসমূহ জব্দ কৰে। উল্লেখযোগ্য যে এই সৰবৰাহ কাৰ্যত এটা বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি আৰক্ষীয়ে পণিপুৰৰ মহিলাগৰাকীক সোধা পোছা কৰি আছে। লৰ্ডছত চলি থকা এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলৰ আজি পঞ্চম দিনা ভাৰতে কালি 4টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 58 ৰাণৰ পৰা নিজৰ দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰিব। কালি খেল সামৰাৰ পৰলৈকে কে এল ৰাহুলে 33 ৰাণ কৰি খেলি আছিল। লৰ্ডছ টেষ্ট জয়ৰ বাবে ভাৰতক সম্প্ৰতি 135 ৰাণৰ প্ৰয়োজন। চতুৰ্থ দিনৰ শেষৰটো বলত কালি ইংলেণ্ডৰ অধিনায়ক বেন ষ্টোকছে আকাশদ্বীপক মাত্ৰ 1 ৰাণতে আউট কৰে। ইয়াৰ পূৰ্বে ঘৰুৱা দল ইংলেণ্ডে নিজৰ দ্বিতীয় ইনিংছত 28টা উইকেট হেৰুৱাই 192 ৰাণ কৰে। ভাৰতৰ হৈ ৱাশ্বিংটন সুন্দৰে 4টা, মহম্মদ ছিৰাজ আৰু জছপ্ৰীত বুমৰাই 2টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ভাৰতে ইনিংছ আৰম্ভ কৰিয়েই জোফ্ৰা আৰ্চাৰৰ বলত যশস্বী জয়ছৱালৰ উইকেট হেৰুৱাই বিপৰ্যয়ৰ সন্মুখীন হয়। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।